Guwahati. পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং কালি তিনিচুকীয়াত নিৰাপত্তা বাহিনীৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। শ্ৰীসিঙে জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সেনাবাহিনীৰ শীৰ্ষ বিষয়া, চোৰাংচোৱা বিষয়া, শদিয়া আৰু তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনা কৰে। এই বৈঠকত শেহতীয়াকৈ তিনিচুকীয়াত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ কাৰ্যকলাপ বৃদ্ধি, সীমান্তৰ নিৰাপত্তা আৰু সেনাবাহিনীৰ শিবিৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ আগত সঞ্চালক প্ৰধানগৰাকীয়ে আলফা স্বাধীনক আলোচনালৈ আহিবলৈ আহ্বান জনায়। এই আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ পোষকতা কৰে। এই বৈঠক সন্দৰ্ভত সঞ্চালক প্ৰধানগৰাকীয়ে এইদৰে কয়।
মই একচুৱেলি প্ৰত্যেক ডিষ্ট্ৰিক্ট ৰিভিউ কৰি কৰি আহি আছো। মই গুৱাহাটীৰ পৰা আৰম্ভ কৰি মৰিগাঁও, নগাঁও চব ডিষ্ট্ৰিক্ট হ'লো, লাষ্টত তিনিচুকীয়া আহি পালো। ইয়াতে ৰিভিউ কৰিলো আমাৰ পুলিচিং এক্টিভিটি, ছিকিউৰিটি এক্টিভিটি, বৰ্ডাৰ বিলাকত কি চলি আছে। চ' এটা ৰিভিউ হ'ল, এটা মিটিং হ'ল, আমি কথা পাতিলো, আৰ্মীৰ লগত এটা দুটা ঘটনা হৈছে, তেওঁবিলাকৰ বেৰা শুনিলো, তেওঁবিলাকে কি ক'ব বিচাৰে। চ' বেচিকেলি ৰিভিউ এণ্ড কোৱাৰ্ডিনেশ্যন, আৰু আমাৰতো বেছিক এটাই কাম আছে, ৰাইজ আৰু ৰাইজক নিৰাপত্তা দিয়া, সুৰক্ষা দিয়া। চ' আমি আমাৰ যিটো কাম আছে তাৰ চেষ্টা কৰি আছো।
শিৱসাগৰ জিলাৰ কোনো কোনো অঞ্চলত আফ্ৰিকান চোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত জিলাখনৰ ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশ সমীৰণ বৰাই চোৱাইন ফিভাৰৰ আক্ৰমণ ৰোধৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰে। এই নিষেধাজ্ঞা অনুসৰি আমগুৰি ৰাজচক্ৰৰ অধীনত জীৱিত গাহৰি, গাহৰি মাংসৰে প্ৰস্তুত কৰা সামগ্ৰী আৰু গাহৰি মাংসৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছে। আনহাতে আমগুৰি ৰাজচক্ৰৰ অধীনত গাহৰিৰ মৃত্যুৰ সন্দৰ্ভত যিকোনো বিষয় বা বাতৰি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দৃষ্টিগোচৰ কৰাৰ লগতে মৃত গাহৰিৰ দেহটো দকৈ মাটি খান্দি তথা কঠোৰ জৈৱ সুৰক্ষামূলক ব্যৱস্থা অৱলম্বন কৰি পুতি থোৱাটো বাধ্যতামূলক কৰা হৈছে। গাহৰি উৎপাদক তথা গাহৰি পালকসকলক নতুনকৈ কোনো স্থানত যাতে আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ হ'ব নোৱাৰে সেই ক্ষেত্ৰত কঠোৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে। এই আদেশ অনুসৰি গাহৰিৰ খাদ্যৰ যিকোনো ধৰণৰ পৰিবহণৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত এই আদেশ বাহাল থাকিব বুলি নিৰ্দেশনাত উল্লেখ আছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত মানকটা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ উদ্যোগত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান কালি বকুল প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। মানকটা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ উদ্যোগত তিনিখন বিদ্যালয়, তিমনা চাহবাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰণামী কোঁৱৰ ফুকন, উজনি হাতীমুৰা প্ৰাথমিক বিদ্যালয়ৰ উষাৰাণী বৰুৱা আৰু 16 নম্বৰ টেমত প্ৰাথমিক বিদ্যালয়ৰ আনন্দ বেহৰাই অৱসৰ গ্ৰহণ কৰাত কালি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলে শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী শীৰ্ষক গীতটো পৰিৱেশন কৰাৰ লগতে ঝুমুৰ নৃত্যও প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলো উপস্থিত থাকে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অহা বৰ্ষৰ জানুৱাৰীত সোণালী জয়ন্তী উদযাপন কৰা হ'ব। এই অনুষ্ঠান সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কালি বিধায়ক তৰংগ গগৈয়ে বিদ্যালয়খনৰ কৰ্ণধাৰ সমিতিৰ লগতে সোণালী জয়ন্তী উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। ইপিনে বিধায়ক তৰংগ গগৈয়ে অহা 1 নৱেম্বৰৰ পৰা হ'বলগীয়া খেল মহাৰণত অংশগ্ৰহণ কৰিবলগীয়া মাহমৰা বৰপথাৰ পঞ্চায়তৰ ফুটবল দলটোৰ প্ৰস্তুতিৰ বুজ লয়। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ 5,550টা নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদৰ দ্বিতীয়খন প্ৰাৰম্ভিক মেধা তালিকা যোৱা নিশা প্ৰকাশ কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 3,800টা আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিয়মীয়া খালী পদত নিযুক্তিৰ বাবে মুঠ 8,581গৰাকী প্ৰাৰ্থীক বাছনি কৰা হৈছে। যোৱা 10 ছেপ্টেম্বৰত 4,331গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন প্ৰাৰম্ভিক মেধা তালিকা প্ৰকাশ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই মেধা তালিকাৰ ভিত্তিতে চূড়ান্ত তালিকা প্ৰকাশ পাব। দ্বিতীয়খন প্ৰাৰম্ভিক মেধা তালিকাত মাধ্যম অনুসৰি জিলাভিত্তিত বাছনি লাভ কৰা চাকৰি প্ৰত্যাশীসকলৰ কাট অফ মাৰ্ক সন্নিৱিষ্ট কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।